এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ডিব্ৰুগড়ৰ খোৱাঙত প্ৰায় 23,000 মহিলাৰ মাজত মুখ্যমন্ত্ৰীৰ উদ্যমিতা পুঁজিৰ চেক বিতৰণ, লখিমপুৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন, ভোটাৰ তালিকাৰ খচৰাত সন্দেহজনক লোকৰ নাম দেখা মাত্ৰেই কৰ্তন কৰাৰ বাবে আবেদন জনাবলৈ ৰাজনৈতিক দলসমূহক মুখ্যমন্ত্ৰীৰ আহান, উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰায় 6,00,000 কোটি টকা বিনিয়োগ কৰা হৈছে বুলি কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙৰ মন্তব্য, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজেপিৰ জ্যেষ্ঠ নেতা কবীন্দ্ৰ ফুৰকাষ্টৰ আজি শিলচৰত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন, আৰু উত্তৰ গুৱাহাটীৰ ৰংমহললৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিৰোধিতাৰে ন্যায়ালয়ৰ বাৰ এছ'চিয়েচনৰ তিনিদিনীয়া অনশন কাৰ্যসূচী আৰম্ভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ খোৱাং বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ প্ৰায় 23,000 মহিলাৰ মাজত উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰে। ৰাংচালি পঞ্চায়তৰ ৰাজহুৱা খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী যোগেন মোহন, স্থানীয় বিধায়ক চক্ৰধৰ গগৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে আজি লখিমপুৰ জিলাত উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰাৰ লগতে 132 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত অংশ লয়। মুখ্যমন্ত্ৰীয়ে উত্তৰ লখিমপুৰ চহৰৰ অনাময় ব্যৱস্থাৰ আধুনিকীকৰণ আৰু বিজ্ঞানসন্মত আৱৰ্জনা নিষ্কাশনৰ লক্ষ্যৰে 4 MLD পয় প্ৰণালী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে প্ৰশাসনিক সংস্কাৰ আৰু ক্ষমতা বিকেন্দ্ৰীকৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে লখিমপুৰ জিলা আয়ুক্তৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰে। ডঃ শৰ্মাই 40,44,00,000 টকা ব্যয় সাপেক্ষে অসম মালা আঁচনিৰ অধীনত নোৱালিৰ পৰা কলিতাগাঁও চাৰিআলিলৈ পথ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে 30 কোটি টকা ব্যয় সাপেক্ষে জহিঙত নিৰ্মাণ কৰা নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ নতুন চৌহদো উদ্বোধন কৰে। ভোটাৰ তালিকাৰ খচৰাত সন্দেহজনক লোকৰ নাম দেখা মাত্ৰেই কৰ্তন কৰাৰ বাবে যিকোনো ভাৰতীয় নাগৰিকে আবেদন জনাব পাৰে আৰু এয়া অত্যন্ত গুৰুত্বপূৰ্ণ দায়িত্ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ভোটাৰ তালিকাৰ খচৰাক লৈ বিভিন্ন ৰাজনৈতিক দলে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে সকলো ৰাজনৈতিক দলৰে সন্দেহজনক লোক দেখা মাত্ৰেই নাম কৰ্তন কৰাৰ বাবে উপযুক্ত পদ্ধতিৰে আবেদন জনোৱাৰ দায়বদ্ধতা আছে।
আমি আমাৰ গোটেই BLAসকলক নিৰ্দেশ দিছোঁ, যদি সন্দেহযুক্ত মানুহৰ নাম দেখে আপোনালোকে কমপ্লেইন দিব। কংগ্ৰেছ দলৰো স্বাধীনতা আছে, কংগ্ৰেছ দলেও কমপ্লেইন দিব পাৰে। আৰু কাৰোবাৰ নাম যদি উঠা নাই, কংগ্ৰেছ দলে নাম উঠাবৰ কাৰণেও আবেদন কৰিব পাৰে। BJPৰ যি স্বাধীনতা আছে, একে স্বাধীনতা কংগ্ৰেছৰো আছে, ৰাইজৰ দলৰো আছে আৰু CPM CPIৰো আছে। গতিকে সংবাদ মাধ্যমৰ জৰিয়তে কথাটো নকৰি 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ প্ৰপত্ৰ ব্যৱহাৰ
অবৈধ নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰে প্ৰথমৰে পৰা কঠোৰ স্থিতি গ্ৰহণ কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা উচ্ছেদিত লোকসকলৰ নামো সেই অঞ্চলৰ ভোটাৰ তালিকাত নাথাকিব বুলিও মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে। বৰ্তমানৰ NDA চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত অগ্ৰাধিকাৰ দিছে বুলি কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে প্ৰকাশ কৰিছে। গুৱাহাটীত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত ৰাষ্ট্ৰীয় বস্ত্ৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অটল বিহাৰী বাজপেয়ীয়ে ডোনাৰ মন্ত্ৰালয়ৰ পৰিকল্পনা কৰিছিল আৰু বৰ্তমান চৰকাৰে তৃণমূল পৰ্যায়ত উন্নয়নৰ সপোন বাস্তৱায়িত কৰাৰ বাবে কাম কৰি আছে। সম্প্ৰতি উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰায় 6,00,000 কোটি টকা বিনিয়োগ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 10-12% হৈছে। তেওঁ লগতে 75,00,000 বিঘা ভূমি অবৈধ দখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়। দেশৰ বস্ত্ৰ উদ্যোগে বিকাশ লাভ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
एकर दे उस पे रखा होगा जूट का फाइबर, हेम्प का फाइबर, शीशल का फाइबर और उस पर रखा होगा रेमी फाइबर और लीलेन फाइबर।
সন্মিলনত ভাগ লৈ বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে বস্ত্ৰ মূল্য শৃংখলাৰ কোনো সীমা নাথাকে আৰু উমৈহতীয়া আন্তঃগাঁথনি, সুচল পৰিবহণ আৰু দক্ষতা বিকাশৰ সমন্বিত প্ৰচেষ্টাৰ ওপৰতে ইয়াৰ সফলতা নিৰ্ভৰ কৰে।
The future of textile lies not in choosing one patch over another, but in harmonizing this dimension into a resilient and a competitive ecosystem. It is in this context that we have come together to deliberate and exchange perspectives. This conference aims to ensure that India's textiles remain globally relevant, economically strong, and rooted in our values. The importance of this coordination cannot be overstated. The textile value chain does not recognize state boundaries. Its success depends entirely on policy alignment, shared infrastructure, seamless logistics, and coordinating skilling efforts.
কেন্দ্ৰীয় সন্মিলনখনৰ বিষয়বস্তু হৈছে ভাৰতৰ বস্ত্ৰ বয়ন বিকাশ ঐতিহ্য আৰু উদ্ভাৱন। এই সন্মিলনত দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বস্ত্ৰমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলে অংশ লৈছে। সন্মিলনৰ লক্ষ্য হৈছে বস্ত্ৰখণ্ডত নতুন নীতি, বিনিয়োগ, বহনক্ষমতা, ৰপ্তানি, আন্তঃগাঁথনিৰ বিকাশ আৰু বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত প্ৰযুক্তিগত উন্নয়নৰ দিশসমূহৰ সন্দৰ্ভত আলোচনা কৰাৰ বাবে এখন মঞ্চ প্ৰদান কৰা। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে 2030 চনৰ ভিতৰত ভাৰতে বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰত গোলকীয়ভাৱে সুকীয়া পৰিচয় গঢ়ি তোলাৰ উদ্দেশ্য আগত ৰাখি কাম কৰিবলৈ বিচাৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি সন্ধিয়া প্ৰায় 6:30 বজাত এটা মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ৰিক্টাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য 4.1 আছিল। এই ভূমিকম্পৰ অভিকেন্দ্ৰ ঢেকিয়াজুলিৰ পৰা 14 কিলোমিটাৰ নিলগত আছিল। ভূমিকম্পৰ ফলত কোনো ক্ষয় ক্ষতিৰ খবৰ পোৱা হোৱা নাই। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, ৰাজনীতিবিদ তথা বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা কবিন্দ পুৰকাইষ্টৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে শিলচৰৰ শ্মশানঘাটত সম্পন্ন হয়। অসম প্ৰদেশ বিজেপিৰ পিতামহস্বৰূপ কবিন্দ পুৰকাইষ্টক শেষ শ্ৰদ্ধা জনোৱাৰ বাবে অগণন লোকে ভিৰ কৰে। ইয়াৰ পূৰ্বে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা তেওঁৰ নশ্বৰ দেহ কাছাৰ জিলা বিজেপিৰ কাৰ্যালয়লৈ নিয়া হয় আৰু তাৰ পৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰলৈ লৈ যোৱা হয়। ক্ৰীড়াসন্থাৰ খেলপথাৰতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়, মন্ত্ৰী কৃষ্ণেন্দু পাল, সাংসদ পৰিমল শুক্লবৈদ্যৰ লগতে কেইবাগৰাকীও বিধায়ক, বিভিন্ন দলৰ নেতা কৰ্মীকে ধৰি অনুষ্ঠান প্ৰতিষ্ঠানে প্ৰয়াত ৰাজনীতিবিদগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্ৰয়াত ৰাজনীতিবিদগৰাকীক উত্তৰ পূব ভাৰতত বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰা অভিভাৱকস্বৰূপ আছিল বুলি উল্লেখ কৰে।
আমাৰ সকলোৰে পৰম শ্ৰদ্ধেয় মাৰ্গদৰ্শক, আমাৰ অভিভাৱক স্বৰূপ, পিতৃ পুৰুষ স্বৰূপ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত কবিন্দ পুৰকাষ্ট ডাঙৰীয়াৰ দেহাৱসানৰ বাতৰিয়ে প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষী, গুণমুগ্ধ সকলোকে মৰ্মাহত কৰিছে। কবিন্দদাৰ নাম নোলোৱাকৈ অসম বিজেপি সম্পূৰ্ণ নহয়। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিষ্ঠা কালৰ পৰাই অসমত বা বৰাক উপত্যকাত বিশেষভাৱে আমাৰ দলটোক নিজ হাতেৰে শ্ৰম, কষ্ট আৰু ত্যাগ তিনিওটাৰে তেখেতে যিধৰণে সন্মুখৰ পৰা নেতৃত্ব দিছিল, সেয়া আমাৰ সকলোৰে বাবে স্মৰণীয় হৈ থাকিব।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱৰ সৈতে মিলিত হয়। সাক্ষাৎকালত মুখ্যমন্ত্ৰীদ্বয়ে অসম আৰু মধ্যপ্ৰদেশৰ উন্নয়নৰ বিশদভাৱে আলোচনা কৰে। আলোচনাত উন্নয়নৰ কৌশল, প্ৰশাসন আৰু নাগৰিককেন্দ্ৰিক উদ্যমসমূহে আগস্থান লাভ কৰে। অসমীয়া কাব্য সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম হেমচন্দ্ৰ গোস্বামীৰ জন্মবাৰ্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কবিগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। এই উপলক্ষে কবিগৰাকীৰ জন্মস্থান গোলাঘাটৰ ঢেকিয়ালত জ্যোতি শাখা সাহিত্য সভাৰ উদ্যোগত হেমচন্দ্ৰ গোস্বামী স্মৃতি দিৱসৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে ঢেকিয়ালৰ গৌৰাংগ সত্ৰত প্ৰয়াত কবিগৰাকীৰ 1872 চনৰ 8 জানুৱাৰীত জন্ম হৈছিল। বহুমুখী প্ৰতিভাৰ অধিকাৰী হেমচন্দ্ৰ গোস্বামী একেদৰে সফল প্ৰশাসনিক বিষয়া, বুৰঞ্জীবিদ, পুৰাতত্ববিদ, সাংবাদিক, পণ্ডিত আৰু কবি আছিল। প্ৰথম অসমীয়া চনেট কবিতা প্ৰিয়তমাৰ চিঠি লিখি উলিওৱা এই সাহিত্যিকগৰাকীয়ে জীৱনজোৰা সাধনাৰে অসমীয়া ৰাজ্যক সমৃদ্ধ কৰি থৈ গৈছে। তথ্য প্ৰযুক্তি, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই হেমচন্দ্ৰ গোস্বামীৰ জন্মবাৰ্ষিকী উপলক্ষে অসমীয়া ভাষা সাহিত্যৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা মহান সাহিত্যিকগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে এটা বাৰ্তাত কয় যে অসমীয়া সাহিত্যৰ আধুনিক চিন্তাধাৰাৰ আৰম্ভণি কৰা এইগৰাকী বৰেণ্য সত্তাই ইটালীয় আৰ্হিৰ 4ৰ্দশপ্ৰতি চনেট ৰচনা কৰিছিল। তেখেতৰ অমৰ সৃষ্টি প্ৰিয়তমাৰ চিঠিয়ে অসমীয়া কবিতাক নতুন ভাৱ, অনুভূতি আৰু শৈলীৰে সমৃদ্ধ কৰি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে কাইলৈ ADREত উত্তীৰ্ণ 4,376গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থী গুৱাহাটী খানাপাৰাৰ নৱনিৰ্মিত জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সূত্ৰ অনুসৰি পৰহিলৈ সৰুহজাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত ADREত উত্তীৰ্ণ 6,347গৰাকী তৃতীয় বৰ্ষৰ তৃতীয় বৰ্ষৰ প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব। একেদৰে 12 জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত এডিআৰইত উত্তীৰ্ণ 292 গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। এই নিযুক্তি সম্পন্ন হলে নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা 145,666ৰ পৰা 156,670 বৃদ্ধি পাব। চিৰাং জিলাৰ বিজনীৰ বৰলাও গাঁৱৰ ঠেংফাকৰি ফৌথাৰত কাইলৈৰ পৰা 3 দিনীয়াকৈ হ'বলগীয়া বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কাইলৈ পুৱা 9 বজাত ডঃ মনেশ্বৰ ব্ৰহ্ম সোৱৰণী মুখ্য প্ৰবক্তাৰ BTCৰ কাৰ্যবাহী সদস্য তথা অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ধীৰাজ বৰগৰাইয়ে মুকলি কৰিব। ইয়াৰ পাছতে পদ্মলোচন বড়ো সোৱৰণী মুখ্য তোৰণ মুকলি কৰা হ'ব। ইয়াৰ পাছত প্ৰতিনিধি শিবিৰ আৰু স্বেচ্ছাসেৱক শিবিৰসমূহ মুকলি কৰা হ'ব। দিনৰ 11:30 বজাত সপোনৰ পৰা গন্তব্য স্থানলৈ প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ কৌশল শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত হ'ব। বিয়লি 3 বজাত কবি সন্মিলন আৰু 4:30 বজাত বড়োসকলৰ সমসাময়িক আৰ্থ সামাজিক জীৱন বিশ্লেষণ শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত হ'ব। সন্ধিয়া 6 বজাৰ পৰা প্ৰথম প্ৰতিনিধি সভা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। পৰহিলৈ স্মৃতিগ্ৰন্থ উন্মোচন আৰু বঁটা প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হ'ব। 11 জানুৱাৰীৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা। অহা 17 জানুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বড়োসকলৰ বাগৰুম্বা নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰস্তুতি চলি আছে। আমাৰ নগাঁও জিলাৰ সংবাদদাতাই জনোৱা মতে নগাঁও চহৰৰ আৰক্ষী চাউনীৰ খেলপথাৰত জিলাখনৰ 328 গৰাকী নৃত্যশিল্পী আৰু 14 গৰাকী বাদ্যশিল্পীক লৈ বাগৰুম্বা নৃত্যৰ অনুশীলন কৰা হৈছে। আজিৰে পৰা 3 দিনীয়াকৈ অনুষ্ঠিত এই অনুশীলনস্থলীত আজি দুপৰীয়া নগাঁও বটদ্ৰা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত হৈ শিল্পীসকলক উৎসাহিত কৰে। উত্তৰ গুৱাহাটীৰ ৰংমহললৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিৰোধিতাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েচনে আজিৰে পৰা 3 দিনীয়াকৈ অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পুৰণি ভৱনৰ সন্মুখত আজি বাৰ এছ'চিয়েচনৰ উদ্যোগত উদ্যোক্তাসকলে অনশন কাৰ্যসূচীত অংশ লয়। বাৰ এছ'চিয়েচনৰ সভাপতি কমল নয়ন চৌধুৰীয়ে সাংবাদিকৰ আগত উচ্চ ন্যায়ালয়ৰ স্থানান্তৰৰ বিষয়ত ক্ষোভ প্ৰকাশ কৰে। তেওঁ অহা 11 জানুৱাৰীত উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক আদালত চৌহদত আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশ লোৱাৰ বাবে বাৰ এছ'চিয়েচন বিৰত থাকিব বুলি জানিবলৈ দিয়ে। এই বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই কিছু লোকে ন্যস্ত স্বাৰ্থৰ বাবে অনাকাংক্ষিত পৰিৱেশৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি জাগিৰোডত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাজ্যপালগৰাকীয়ে জাগিৰোড সমজিলাৰ অন্তৰ্গত কুমৈ আঞ্চলিক মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি মধ্যাহ্ন ভোজন কৰে। শ্ৰীআচাৰ্যই ইয়াৰ পূৰ্বে ছাত্ৰ ছাত্ৰীসকলৰ বাবে চৰকাৰে আগবঢ়োৱা চাইকেল বিতৰণ কাৰ্যসূচীৰো শুভাৰম্ভ কৰে। কাৰ্বি আংলং জিলাত প্ৰচুৰ পৰিমাণে উৎপাদিত আদাকে ধৰি কৃষিজাত সামগ্ৰীসমূহৰ বাবে বজাৰৰ ব্যৱস্থাৰ লগতে কৃষকসকলৰ উৎপাদিত সামগ্ৰীৰ বেচা কিনাৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যে আজি দিনজোৰা কাৰ্যসূচীৰে ডিফুত প্ৰথমবাৰৰ বাবে জিঞ্জাৰ মহোৎসৱৰ আয়োজন কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ৰিতেশ ইংহিয়ে উদ্বোধন কৰা এই মহোৎসৱত ভাৰতত থকা শ্লোভেনিয়াৰ ৰাষ্ট্ৰদূত টমাছ নিউচিন, অসম চৰকাৰৰ পৰ্যটন আৰু গৃহ বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰা, চলচ্চিত্ৰ নিৰ্মাতা ববিতা শৰ্মাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাতত অহা 10 জানুৱাৰীৰ নিশা 8:02 মহিলা সবলীকৰণৰ অৰ্থে গ্ৰহণ কৰা ৰাজ্য চৰকাৰৰ আঁচনিসমূহত আলোকপাত শীৰ্ষক এটি বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব জিন্তী ৰাণী ডেকাই। অনুষ্ঠানৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু প্ৰযোজনা সহযোগী পাৰবিন হুছেইন। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ডিব্ৰুগড়ৰ খোৱাঙত প্ৰায় 23,000 মহিলাৰ মাজত মুখ্যমন্ত্ৰীৰ উদ্যমিতা পুঁজিৰ চেক বিতৰণ, লক্ষীমপুৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন, ভোটাৰ তালিকাৰ খচৰাত সন্দেহজনক লোকৰ নাম দেখা মাত্ৰেই কৰ্তন কৰাৰ বাবে আবেদন জনাবলৈ ৰাজনৈতিক দলসমূহক মুখ্যমন্ত্ৰীৰ আহান, উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰায় 6,00,000 কোটি বিনিয়োগ কৰা হৈছে বুলি কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙৰ মন্তব্য, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজেপিৰ জ্যেষ্ঠ নেতা গোবিন্দ পুৰকাষ্টৰ আজি শিলচৰত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন, আৰু উত্তৰ গুৱাহাটীৰ ৰংমহললৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰৰ বিৰোধিতাৰে ন্যায়ালয়ৰ বাৰ এছ'চিয়েচনৰ 3-দিনীয়া অনশন কাৰ্যসূচী আৰম্ভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।